এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম মন্ত্ৰীসভাৰ বৈঠক সম্পন্ন, পৌৰনিকাৰ 1044গৰাকী কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণৰ বাবে বিধেয়ক, 24 ফেব্ৰুৱাৰীৰ দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন, বৰজাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টাৰ্মিনাছ উন্নীতকৰণ প্ৰকল্প উদ্বোধন, কাজিৰঙাত জলচৰ আৰু পৰিভ্ৰমী পক্ষী গণনা ষষ্ঠবাৰৰ বাবে সফলতাৰে সম্পন্ন, আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আজি নৱম দিনা লন বলত অসমৰ সুৰঞ্জনা বৰুৱাৰ ৰূপৰ পদক। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অসম মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকে অসম পৌৰনিকায় কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণ বিধেয়ক 2025ত অনুমোদন জনাইছে। এই বিধেয়কৰ জৰিয়তে ৰাজ্যৰ 71খন পৌৰনিকায়ৰ 1044গৰাকী কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰিবলৈ বিচৰা হৈছে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই বিষয়ে সদৰি কৰে।
কেবিনেটে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এটা ঐতিহাসিক সিদ্ধান্ত লৈছে যে অসমত আমাৰ মিউনিচিপালিটি এমপ্লয়ীবিলাকৰ প্ৰভিঞ্চিয়েলাইজ হৈ বহুদিন ধৰি তেওঁলোকৰ আলোচনা চলি আছিল, বিভিন্ন ধৰণৰ তেওঁলোকৰ আবেদনো আছিল আমাৰ ওচৰত, আৰু আজি অসম কেবিনেটে দা আসাম মিউনিচিপালিটি এমপ্লয়ী প্ৰভিঞ্চিয়েলাইজ বিল 2025 এপ্ৰুভ কৰিছে। গতিকে এই আইনখনৰ জৰিয়তে 2013 চনৰ 4 ছেপ্টেম্বৰৰ আগত যিসকল মিউনিচিপালিটি এমপ্লয়ী জইন কৰিছিল তেওঁলোকৰ চাকৰিসমূহ প্ৰভিঞ্চিয়েলাইজ বা প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। গতিকে সেই সংখ্যাটো হ'ল 71খন মিউনিচিপাল বৰ্ডত থকা 1046গৰাকী এমপ্লয়ী আজি চাকৰিসমূহ প্ৰভিঞ্চিয়েলাইজ কৰা।
আজি মন্ত্ৰীসভাৰ বৈঠকে অসমৰ বিভিন্ন শ্ৰেণীৰ বিদ্যালয়ত কৰ্মৰত অসমীয়া বিভাগৰ শিক্ষকসকলৰ চাকৰিৰ নিয়মাৱলী একেধৰণৰ কৰাৰ বাবেও সিদ্ধান্ত লৈছে। বৈঠকে অসমত মূল্য সংযোজিত কৰ গাঁথনিক অধিক শৃংখলিত কৰাৰ বাবেও সিদ্ধান্ত লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে 24 ফেব্ৰুৱাৰীত অসমলৈ আহিব। ৰাজ্যখনত ঔদ্যোগিক আৰু বিনিয়োগ আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীগৰাকী অহা 24 ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ'বহি। মুখ্যমন্ত্ৰী যোৱা দুদিনত নতুন দিল্লীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী, ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী আৰু ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকো সাক্ষাৎ কৰে। কালি ডঃ শৰ্মাই ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাকো সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক সন্মিলনলৈ আমন্ত্ৰণ জনায়। ডঃ শৰ্মাই লগতে মন্ত্ৰীকেইগৰাকীৰ সৈতে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰে। এই ভ্ৰমণসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,
প্ৰধানমন্ত্ৰী ডাঙৰীয়া 24 তাৰিখে গধূলি 5 বজাত গুৱাহাটীলৈ আহিব আৰু তেখেতে ঝুমুৰৰ সামূহিক নৃত্য নিজে উপস্থিত থাকিব। পিছদিনাখন 11:30ৰ পৰা 1:30 বজালৈ তেখেতে এডভান্টেজ আছাম কনক্লেভত যোগদান কৰিব আৰু দিল্লীত থকা অৱস্থাতে আমাৰ কেইবাটাও ইম্পৰ্টেণ্ট প্ৰজেক্টছ নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত কাজিৰঙাৰ এলিভেটেড কৰিডৰ, মাজুলী যোৰহাটৰ ব্ৰিজৰ যিমান সোনকালে পাৰে নতুনকৈ নিবিদা মুকলি কৰা, যোৰহাট ডিব্ৰুগড় পথ চোৱাৰ আৰু এবাৰ আমি ৰিভিউ কৰিলোঁ, তাৰপিছত আমাৰ যিটো নুমলীগড় আৰু শোণিতপুৰৰ মাজৰ বিশ্বনাথৰ মাজত টানেল গহপুৰৰ, সি PIBলৈকে গৈছে। গতিকে PIBত যিসকল বিষয়া বহিব তেওঁলোকৰ লগতো কথা বতৰা পাতিলোঁ। গতিকে ৰিং ৰোডৰ সম্পূৰ্ণখিনি ফাইনেল হৈ গ'ল, টেণ্ডাৰখন ছেটল হৈ গ'ল, যোনে পাবলগীয়া আছিল তেওঁলোকে পালে, এতিয়া অহা এমাহৰ ভিতৰত ৰিং ৰোডৰ কাম আৰম্ভ কৰিব পাৰিব। এই গোটেইখিনি এবাৰ নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত বহি আকৌ এবাৰ এছেছমেণ্ট কৰিলোঁ যে কামবিলাক ঠিক গতিত গৈ আছে নে।
এডভান্টেজ আছাম সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ লগতে ভূটানৰ প্ৰধানমন্ত্ৰীয়েও উপস্থিত থাকিব। 5খন সহযোগী দেশে অংশ ল'বলগীয়া এই সন্মিলনত 500ত কৈও অধিক বিদেশী উদ্যোগী আৰু বিনিয়োগকাৰী অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে সংগতি ৰাখি অহা 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত হ'বলগীয়া ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে আজি এখন বৈঠক অনুষ্ঠিত হয়। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গ্ৰহণ কৰিবলগীয়া ঝুমুৰ বিনন্দিনী শীৰ্ষক এই কাৰ্যসূচীৰ বিভিন্ন দিশ সন্দৰ্ভত আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অশোক সিংহল, পীযুষ হাজৰিকা আৰু যোগেন মোহনে পৰ্যালোচনা কৰে। এই বৈঠকখনত ৰাজ্যখনৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক বিশ্ববাসীৰ সন্মুখত উন্মোচন কৰিব পৰাকৈ পৰিৱেশন ৰীতি, অনুষ্ঠান প্ৰদৰ্শনস্থলীৰ ব্যৱস্থাপনা, ব্ৰেণ্ডিং আৰু প্ৰচাৰ তথা খাদ্য আৰু প্ৰাথমিক চিকিৎসাৰ সুবিধা নিশ্চিত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বৰজাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেলছ পুনৰ উন্নীতকৰণ প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বছৰি 10,30,000 যাত্ৰীৰ বহন ক্ষমতাযোগ্য ৰূপত গঢ় ল'বলগীয়া এই বিমানবন্দৰটোৱে বৰ্তমানৰ সামৰ্থতকৈ 4 গুণ অধিক যাত্ৰীক সুবিধা প্ৰদান কৰিব পাৰিব। এই উন্নীতকৰণ প্ৰকল্পৰ অধীনত বিমানবন্দৰটোৰ সন্মুখভাগত প্লেটফৰ্মৰ এলেকা 270 বৰ্গমিটাৰৰ পৰা 1,000 বৰ্গমিটাৰলৈ বৃদ্ধি কৰা হৈছে। একেদৰে প্ৰৱেশ পথৰ সংখ্যা 8-14 বৃদ্ধি কৰা হৈছে। তদুপৰি 900 বৰ্গমিটাৰ পদপথৰ নিৰ্মাণৰ লগতে 140 মিটাৰ দৈৰ্ঘ্যৰ নক্সাখচিত এখন দেৱাল নিৰ্মাণ কৰা হৈছে। প্ৰয়োজনীয় আচবাব সংযোজনৰ লগতে বিমানবন্দৰটোত নিৰাপত্তাৰ অংশ হিচাপে নিৰীক্ষণৰ এলেকা 300-450 বৰ্গমিটাৰলৈ বৃদ্ধি কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কাজিৰঙাত ষষ্ঠবাৰৰ বাবে জলচৰ আৰু পৰিভ্ৰমী পক্ষী গণনা সফলতাৰে সম্পন্ন হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত অঞ্চলৰ পূব অসম বন্যপ্ৰাণী বন সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডল, বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু চাপৰি এলেকা খাঙুৰি এই গণনা কৰা হৈছে। সদ্য সমাপ্ত পক্ষী গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৃহত্তৰ অঞ্চলটোত 126টা প্ৰজাতিৰ 1,12,062টা পক্ষীৰ অৱস্থিতি ধৰা পৰিছে। 2023-24 বৰ্ষৰ তুলনাত পক্ষীৰ মুঠ সংখ্যা আছিল 88,710টা। এইবাৰৰ পক্ষী গণনাত ৰাষ্ট্ৰীয় উদ্যানখনত নতুনকৈ কেইবাবিধো পক্ষীৰ অৱস্থিতি ধৰা পৰিছে। দিল্লী বিধানসভা নিৰ্বাচনত বিয়লি 5 বজা পৰ্যন্ত 57.70% ভোটদান সম্পন্ন হৈছে। দিল্লীৰ 70টা বিধানসভা সমষ্টিত পুৱা 7 বজাত আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া 6 বজাত অন্ত পৰে। বিয়লি 5 বজা পৰ্যন্ত উত্তৰ পূব দিল্লী জিলাত সৰ্বাধিক 63.73% ভোটদান হয়। কেন্দ্ৰীয় শাসিত অঞ্চলখনৰ 70টা সমষ্টিত মুঠ 699 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ক্ৰমাগত তৃতীয়বাৰৰ বাবে আম আদমী পাৰ্টীয়ে চৰকাৰ গঠনৰ বাবে পূৰ্ণ শক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বিজেপিয়ে সুদীৰ্ঘ 27 বছৰৰ অন্তত দিল্লীত চৰকাৰ গঠনৰ বাবে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। দিল্লী বিধানসভা নিৰ্বাচনৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, কেন্দ্ৰীয় মন্ত্ৰী ডঃ এছ জয়শংকৰ, হৰদীপ সিং পুৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধী, সেনাবাহিনীৰ মুৰববী উপেন্দ্ৰ দ্বিবেদী, দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী আতিশিয়ে দিল্লী বিধানসভা নিৰ্বাচনত আজি ভোটৰ অধিকাৰ সাব্যস্ত কৰে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়ুক্তদ্বয় ডঃ সুখবীৰ সিং সান্ধু আৰু জ্ঞানেশ কুমাৰ, প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব ডঃ পি কে মিশ্ৰ, দিল্লীৰ আৰক্ষী আয়ুক্ত সঞ্জয় আৰোৰা, নতুন দিল্লী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিত, দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱ আৰু জাংপুৰা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনীষ ছিছোদিয়াই আজি পুৱাৰ ভাগতে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে। আজি ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল, দিল্লীৰ মুখ্যমন্ত্ৰী আতিশি, মন্ত্ৰী গোপাল ৰায়, বিজেপিৰ বিজেন্দৰ গুপ্তা, প্ৰৱেশ বাৰ্মা, ৰমেশ বিধুৰী আৰু কৈলাশ গেহলট অন্যতম। কংগ্ৰেছ নেতা সন্দীপ দীক্ষিত, হাৰুণ ইউছুফ আৰু আলকা লম্বায়ো এই যুঁজত অৱতীৰ্ণ হৈছে। ৰাজ্যৰ 10খন জিলাৰ 12,375খন বিদ্যালয়ক সামৰি কালিৰে পৰা গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলাৰ বালিজানা, মাটিয়া, দুধনৈ আৰু লক্ষীপুৰ এই 4টা শিক্ষাখণ্ডৰ 1,574খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হৈছে। জিলাখনৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ 1,63,800ৰো অধিক ছাত্ৰ ছাত্ৰীক গুণোৎসৱৰ জৰিয়তে মূল্যায়ন কৰা হ'ব। জিলাখনত 666গৰাকী বিষয়াক বহি মূল্যায়ক হিচাপে নিয়োগ কৰা হৈছে। আজি জিলাখনৰ 536খন বিদ্যালয়ত বহি মূল্যায়ন সম্পন্ন হয়। একেদৰে মৰিগাঁও জিলাতো আজি গুণোৎসৱৰ বহি মূল্যায়ন কৰা হয়। জিলাখনৰ আয়ুক্ত দেৱাশিষ শৰ্মাই কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে মত বিনিময় কৰে। তেওঁ বিদ্যালয়সমূহৰ পাঠদান পদ্ধতি, পৰীক্ষা ব্যৱস্থা আৰু শিক্ষকৰ বিভিন্ন সমস্যাৰ বিষয়ে তথ্য সংগ্ৰহ কৰে। উল্লেখযোগ্য যে কালি প্ৰথম দিনা 981,565গৰাকী শিক্ষাৰ্থীৰ স্বমূল্যায়ন কৰা হৈছিল। এই পৰ্যায়ত ডিব্ৰুগড়, বিশ্বনাথ, দৰং, মৰিগাঁও, বঙাইগাঁও, কাছাৰ, ডিমা হাছাও, গোৱালপাৰা, মাজুলী আৰু নলবাৰী জিলাত পৰহিলৈ পৰ্যন্ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত মুঠ 4,967গৰাকী বহি মূল্যায়কে 11,38,275গৰাকী শিক্ষাৰ্থীৰ বহি মূল্যায়ন কৰিব। অসম চৰকাৰৰ পশুপালন বিভাগ আৰু গুৱাহাটী পৌৰ নিগমৰ সহযোগত আজি মিছন ৰেবিজ ডব্লিউ ভি এছ আৰু জে বি এফে অসম জলাতংক নিৰ্মূল প্ৰকল্পৰ শুভাৰম্ভ কৰে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এটা অনুষ্ঠানত মেয়ৰ মৃগেন শৰণীয়াই আনুষ্ঠানিকভাৱে প্ৰকল্পটোৰ লগতে এটা ৰেবিজ হটলাইন নম্বৰো মুকলি কৰে। এতিয়াৰে পৰা 9706049585 নম্বৰত ফোন কৰি যিকোনো লোক জলাতংকত আক্ৰান্ত বা জলাতংক ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা লোকৰ খবৰ দিব পাৰিব। জলাতংকৰ নিৰ্মূল প্ৰকল্পৰ জৰিয়তে গুৱাহাটীৰ কমেও 70% কুকুৰৰ টীকাকৰণ কৰাৰ লগতে বিদ্যালয় চিকিৎসালয় বা অন্যান্য ৰাজহুৱা স্থানত জলাতংকৰ ৰোগ সন্দৰ্ভত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
অসম আৰক্ষীৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক বিভাগে আজি যোৰহাট কেন্দ্ৰীয় উন্নয়ন খণ্ডৰ চিপাহী খোলা কাৰ্যালয়ৰ সহকাৰী অভিযন্তা শিৱপ্ৰসাদ শইকীয়াক উৎকোচ লোৱাৰ অভিযোগত হাতেলোতে ধৰা পেলায়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মহাত্মা গান্ধী এনৰেগা আঁচনিৰ বিলৰ ধন মুকলি কৰি দিয়াৰ বিনিময়ত সহকাৰী অভিযন্তাগৰাকীয়ে এজন ঠিকাদাৰৰ পৰা 15,000 টকাৰ উৎকোচ বিচাৰে। সংশ্লিষ্ট ঠিকাদাৰজনে এই উৎকোচ নিদিয়াকৈ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰ চাপে। এই অনুসৰি আজি দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াৰ এটা দলে যোৰহাট কেন্দ্ৰীয় উন্নয়ন খণ্ডৰ চিপাহী খোলা কাৰ্যালয়ত উপস্থিত হৈ পূৰ্ব পৰিকল্পনামতে উৎকোচৰ ধন লৈ থকা অৱস্থাত এই দুৰ্নীতিগ্ৰস্ত বিষয়াজনক হাতেলোতে ধৰা পেলায় আৰু উৎকোচৰ সমস্ত ধন তেওঁৰ পৰা উদ্ধাৰ কৰে। এই সংক্ৰান্তত দুৰ্নীতি নিবাৰক আৰক্ষী থানাত 1988 চনৰ দুৰ্নীতি প্ৰতিৰোধ আইনৰ 7ক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু বিষয়াজনৰ বিৰুদ্ধে অধিক অনুসন্ধান চলাই থকা হৈছে বুলি আৰক্ষী বিভাগৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা আবকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাৰ জামিন আবেদন আজি বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিছে। আয়তকৈ 95.55% অধিক সা সম্পত্তি অৰ্জনৰ অভিযোগত তদাৰকী কোষে অভিযুক্ত কলিতাক যোৱা 29 জানুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল। আবকাৰী বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত উপাৰ্জনতকৈ অধিক স্থাৱৰ অস্থাৱৰ সা সম্পত্তি অৰ্জন কৰাৰ তথ্যৰ আধাৰত কলিতাক মুখ্যমন্ত্ৰী তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰে পৰা 4দিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ অনুষ্ঠিত হৈছে। গুৱাহাটীৰ কলা সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফোকেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। আফ্ৰিকাক কেন্দ্ৰীয় বিষয় হিচাপে লৈ আয়োজিত মহোৎসৱত ভাৰতৰ লগতে বিশ্বৰ 25খন দেশৰ লেখক সাহিত্যিকে অংশ লৈছে। মহোৎসৱৰ আটাইকেইটা দিনত কমেও 50খন আলোচনা সত্ৰ আৰু কৰ্মশালা অনুষ্ঠিত হ'ব। আজি পুৱাৰ ভাগত বিশ্ববিদ্যালয়খনৰ ৰংঘৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয়। যোৰহাটত কাইলৈৰ পৰা হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। যোৰহাট জিলাৰ মহবন্ধাৰ এৰালতলী পথাৰত 4দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনথলীত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগম হৈছে। কাইলৈ পুৱা পৰিৱেশ নিকাকৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ কৰা হ'ব। 8 ফেব্ৰুৱাৰীত হ'বলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আজি 9ম দিন। আজি লন বলৰ প্ৰতিযোগিতাত অসমৰ সুৰঞ্জনা বৰুৱাই ৰূপৰ পদক অৰ্জন কৰে। সুৰঞ্জনাই কেৰিয়াৰৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক অৰ্জনেৰে সফলতা কঢ়িয়াই আনিছে। আজিৰ দিনটোত অসমৰ 4গৰাকী বক্সাৰে নিজৰ নিজৰ ইভেণ্টত ছেমিফাইনেলত প্ৰৱেশ কৰিছে। অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই কোৱাৰ্টাৰ ফাইনেলত মণিপুৰৰ প্ৰতিদ্বন্দ্বীক 5-0 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। আন এগৰাকী তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁয়েও নিজৰ বক্সিং ইভেণ্টত ছেমিফাইনেলত প্ৰৱেশ কৰিছে। বক্সাৰ অংকুশিতা বড়োৱে হিমাচল প্ৰদেশৰ প্ৰতিদ্বন্দ্বীক 5-0 পইণ্টৰ ব্যৱধানত পৰাজিত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে মহিলা বক্সাৰ আইকন মিলিয়ে দিল্লীৰ প্ৰতিদ্বন্দ্বীক 5-0 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। অসম ফুটবল দলটোৱে আজি অনুষ্ঠিত ছেমিফাইনেলত কেৰালাৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে। গোলশূন্যভাৱে সমাপ্ত হোৱা খেলখনত টাই ব্ৰেকাৰত 3-2 গ'লৰ ব্যৱধানত অসম দলটো পৰাজিত হয়। অসমে এতিয়া তৃতীয় স্থান তথা ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। অসমৰ দৌৰবিদ অম্লান বৰগোহাঁয়ে ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণৰ বাবে আজি উত্তৰাখণ্ড অভিমুখে যাত্ৰা কৰিছে। অসমে এই পৰ্যন্ত 10টা ৰূপ আৰু 5টা ব্ৰঞ্জৰ পদকেৰে তালিকাৰ 25 নম্বৰ স্থানত আছে। গুৱাহাটীৰ লতাশিল নিবাসী তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা ভাৰপ্ৰাপ্ত প্ৰাক্তন অধ্যক্ষা চিত্ৰা চৌধুৰীৰ আজি পুৱা শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ। চিৰাং জিলাৰ বিজনী চহৰৰ 1 নম্বৰ ৱাৰ্ডৰ বাসিন্দা বিশিষ্ট শিক্ষাবিদ বিজনী মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ধীৰেশ চন্দ্ৰ বৰ্মনৰ আজি পুৱা নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 87 বছৰ। অসম মন্ত্ৰীসভাৰ বৈঠক সম্পন্ন। পৌৰ নিকায়ৰ 1044 গৰাকী কৰ্মচাৰীৰ চাকৰিৰ প্ৰাদেশিকীকৰণৰ বাবে বিধেয়ক। 24 ফেব্ৰুৱাৰীৰ দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন। বৰজাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনাছ উন্নীতকৰণ প্ৰকল্প উদ্বোধন। কাজিৰঙাত জলচৰ আৰু পৰিভ্ৰমী পক্ষী গণনা 6ষ্ঠবাৰৰ বাবে সফলতাৰে সম্পন্ন। আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আজি 9ম দিনা লন বলত অসমৰ সুৰঞ্জনা বৰুৱাৰ ৰূপৰ পদক। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।